মাৰ্কে লিখা শুভবাৰ্তা 15 অধ্যায়। পিলাতৰ আগত যীশুৰ সুদবিচাৰ, তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা। পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপকসকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে। তেতিয়া তেখেতসকলে যীশুক বান্ধিলে আৰু পিলাতৰ হাতত শুধাই দিলে। তেতিয়া পিলাতে তেওঁক সুধিলে, তুমি ইহুদীসকলৰ ৰজা হয়নে? তাতে তেওঁ উত্তৰ দি ক'লে, তুমিয়েই কৈছা। এনেতে প্ৰধান পুৰোহিতসকলে তেওঁক বহুত অপবাদ দিলে। তেতিয়া পিলাতে আকৌ তেওঁক সুধিলে, তুমি একো উত্তৰ নিদিয়ানে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে। কিন্তু যীশুৱে কোনো দীঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যিকোনো এজনক বন্দীক পিলাতে মুকলি কৰি দিয়ে। সেই সময়ত বিদ্ৰোহী লোকসকলৰ সৈতে কাৰাগাৰত কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল। তেওঁৰ নাম আছিল বাৰাব্বা। তেতিয়া লোকসকলে পিলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে। পিলাতে তেওঁলোকক উত্তৰ দি ক'লে, তোমালোকৰ বাবে মই ইহুদীসকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰানে? কিন্তু তেওঁ জানিছিল যে প্ৰধান পুৰোহিতসকলে ঈৰ্ষা কৰি যীশুক তেওঁৰ ওচৰত সোধাই দিছে। কিন্তু প্ৰধান পুৰোহিতসকলে যীশুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোকসকলক উচতালে। পাছত পিলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, তেনেহ'লে তোমালোকে যিজনক ইহুদীসকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম? তেতিয়া তেওঁলোকে আকৌ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়ক। তেতিয়া পিলাতে তেওঁলোকক সুধিলে, কিন্তু তেওঁনো কি দোষ কৰিলে? তাতে তেওঁলোকে অধিককৈ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়ক। তেতিয়া পিলাতে লোকসকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। যীশুক ক্ৰুচত দিয়া। তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটোৰিয়ামৰ ভিতৰলৈ তেওঁক লৈ গ'ল আৰু গোটেই সৈন্যদলক মাতি গোট খুৱালে। পাছত তেওঁলোকে যীশুক উজ্জ্বল বৰণে কাপোৰ পিন্ধালে আৰু কাঁইটৰ কীৰ্তি সাজি মূৰত পিন্ধাই দিলে। মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক'লে, হে ইহুদীসকলৰ ৰজা, জয় হওক। তেতিয়া নলৰে তেওঁৰ মূৰত কোবালে আৰু থুই পেলালে। তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে। এইদৰে তেওঁক ঠাট্টা বিদ্ৰূপ কৰি উঠি সেই উজ্জ্বল বৰণীয়া কাপোৰ শুকুলুকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্ৰুচত দিবৰ বাবে বাহিৰলৈ লৈ গ'ল। সেই সময়ত মানুহবোৰে কুৰুনিয়া দেশৰ পৰা অহা চিমুন নামৰ এইজন আলেকজেণ্ডাৰ আৰু ৰুফৰ বাপেক লোকেজনক জবৰদস্তিৰে যীশুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে। এইদৰে সৈন্যসকলে গলগথা বুলি কোৱা ঠাইখনলৈ যীশুক লৈ আহিল। এই নামৰ অৰ্থ মূৰৰ লাওখোলা। তাতে তেওঁলোকে যীশুক গন্ধৰ ৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে, কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। পাছত তেওঁ ক্ৰুচত দি উঠি তেওঁৰ কাপোৰৰ কোনে কি পাব সেই নিশ্চয় কৰিবলৈ তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল'লে। তেতিয়া 9 বজাত তেওঁলোকে যীশুক ক্ৰুচত দিলে আৰু ইহুদীসকলৰ ৰজা এইবুলি তেওঁৰ অপৰাধৰ জাননীৰ ওপৰত লিখি দিলে। তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক এনেদৰে ক্ৰুচত দিলে। পাছত অহা যোৱা কৰা বাটৰুৱাসকলে মূৰ জোকাৰি নিন্দা কৰি ক'বলৈ ধৰিলে, হেৰ মন্দিৰ নষ্ট কৰোতা আৰু 3 দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম। সেইদৰে প্ৰধান পুৰোহিতসকলে বিধানৰ অধ্যাপকসকলৰ সৈতে ঠাট্টা বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক'লে, সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকে ৰক্ষা কৰিব নোৱাৰে। হে খ্ৰীষ্ট, ইজৰাইলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা, তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ। তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে। পাছত 12 বজাৰ পৰা 3 বজালৈকে গোটেই দেশ আন্ধাৰ হ'ল। আৰু ঠিক 3 বজাৰ সময়ত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা সবাক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা? তেতিয়া ওচৰত থিয় দি থকা লোকসকলৰ মাজৰ কোনোৱে ইয়াকে শুনি ক'লে, চোৱা, ই এলিয়াক মাতিছে। তাতে কোনো এজনে বেগাই গৈ স্পঞ্জ এটা চিৰকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক'লে, ৰ'বা, এলিয়া ইয়াক নমাই দিবলৈ আহেনে নাহে তাকে আমি চাওঁ আহা। তেতিয়া যীশুৱে বৰকৈ আতাহ পাৰি প্ৰাণ ত্যাগ কৰিলে। তাতে মন্দিৰৰ আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ'ল। তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক'লে, সঁচাকৈ এই মানুহজন ঈশ্বৰৰ পুত্ৰ আছিল। সেই সময়ত বহুত মহিলাই আঁতৰৰ পৰা চাই আছিল। তেওঁলোকৰ ভিতৰত মগদলিন মৰিয়ম, সৰু জাকুব আৰু যোচিৰ মাক মৰিয়ম আৰু চালুমিও আছিল। যীশু তেতিয়া গালিল প্ৰদেশত আছিল। তেতিয়া এই মহিলাসকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল। ইয়াৰ উপৰিও বহু মহিলা তেওঁৰ লগত জেৰুচালেমলৈ আহিছিল। যীশুক মৈদান দিয়া এই দিনটো আছিল আয়োজন দিন, বিশ্ৰাম দিনৰ আগদিনা। সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত অৰিমথিয়া যোচেফ সেই ঠাইলৈ আহিল। তেওঁ পৰিষদ মণ্ডলীৰ এজন সামান্য সদস্য আছিল। তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল। তেওঁ সাহসেৰে পিলাটৰ ওচৰলৈ গ'ল আৰু যীশুৰ দেহ বিচাৰিলে। ইতিমধ্যে পিলাটে যীশুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত পিলাট আচৰিত হ'ল। তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীশুৰ মৃত্যুৰ বিষয়ে সুধিলে। যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীশুৰ মৃত্যু জানিলে, তেতিয়া তেওঁ যোচেফক যীশুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে। যোচেফে সোণ সূতাৰ কাপোৰ লগত লৈ আহিছিল। তেওঁ যীশুক ক্ৰছৰ পৰা নমালে আৰু লগত অনা সোণ সূতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থলে। তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিলে। মগদলিনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীশুক মৈদাম দিয়া ঠাইটো দেখা পালে।